বৰা আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে চাৰিজন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁও ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ জৰিয়তে GI টেগযুক্ত তেজপুৰৰ 1 টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। বিধায়কগৰাকীয়ে লিচু খেতিয়কসকলৰ লগতে তেজপুৰবাসীৰ বাবে এয়া অতি আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰি দুই এদিনতে ছিংগাপুৰ, থাইলেণ্ডকে ধৰি আন কেইবাখনো দেশলৈ লিচু ৰপ্তানি কৰা হ'ব বুলি উল্লেখ কৰে।
অকল তেজপুৰৰ ৰাইজে নহয়, সমগ্ৰ অসমৰ কাৰণে, অসম চৰকাৰৰ কাৰণে গৌৰৱৰ দিন। তেজপুৰৰ লিচু আমি ডুবাইলৈ ৰপ্তানি কৰিবলৈ ওলাইছো। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে, ইতিমধ্যে ফ্লেগ অফ কৰা হ'ল। ভৱিষ্যতে আমি বিভিন্ন ঠাইত লিচু পঠিয়াবৰ কাৰণে সক্ষম হ'ম আৰু কেইদিনমানৰ পিছতে আমি বোধহয় ছিংগাপুৰলৈ আমি লিচু ৰপ্তানি কৰিবলৈ আমি ওলাম আৰু ভৱিষ্যতে এই লিচু আমাৰ প্ৰডাকশ্যন বাঢ়িব, উৎপাদন বাঢ়িব আৰু উৎপাদন বঢ়াৰ লগে লগে তাৰ কোৱালিটি বঢ়াৰ লগে লগে আমি লিচু বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম হ'ম।
লিচু উৎসৱৰ কালি অন্তিম দিনা তেজপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগত খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত সমল ব্যক্তিসকলে লিচুৰ পৰা স্থায়ীভাৱে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰাৰ যথেষ্ট থল আছে বুলি মন্তব্য কৰে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট অনুষ্ঠিত হ'ব। অসম চৰকাৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পৰা দিনৰ 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব। শিৱসাগৰ জিলাত তেলচোৰ আৰু প্ৰবঞ্চনা ঘটনাৰ সৈতে জড়িত সুভাষ দাস নামৰ এজন লোকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে জনোৱা মতে যোৱা 2 জুনত ষ্টেচন চাৰিআলিৰ এ টি ৰোড সংলগ্ন দুটা পৰিত্যক্ত গুদামত আৰক্ষীয়ে অভিযান চলাই 30 টাতকৈও অধিক ডিজেল ভৰ্তি ড্ৰাম জব্দ কৰিছিল। লোকজনে কিছুদিন পূৰ্বে এটা পেট্ৰল ডিপোৰ পৰা 1 লাখৰো অধিক টকাৰ ডিজেল ক্ৰয় কৰি পলায়ন কৰিছিল। ডিপুৰ স্বত্বাধিকাৰীকাৰী এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই লুকুৱাই থোৱা ডিজেলখিনি জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত আন 2 লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। পলাতক অৱস্থাত থকা মূল অভিযুক্ত সুভাষ দাসক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি আবৃত্তি মহাৰণ শীৰ্ষক এখন একক কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জিলাভিত্তিক এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুঠ 112 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি তথা আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলীয়ে আবৃত্তিক বিদ্যায়তনিক বিষয় হিচাপে প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ বাবে পৰিষদে প্ৰচেষ্টা চলাই অহা বুলি প্ৰকাশ কৰে। সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈ এই প্ৰতিযোগিতাৰ উদ্বোধন কৰি পৰিষদৰ প্ৰশংসা কৰে। অসমীয়া ভাষা বৰ্তমান সংকটৰ মুহূৰ্তত আছে বুলি মন্তব্য কৰি বিশিষ্ট সাহিত্যিক ডঃ শশীকান্ত শইকীয়াই কয় যে আবৃত্তি চৰ্চাৰ জৰিয়তে ভাষাটোক জীয়াই ৰাখিব পাৰি। প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰীসকলৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।